নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি ৰাজ্যত আজি ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া আৰম্ভ হৈছে। নিৰ্বাচন আয়োগে অসমৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ কালি জাৰি কৰা নিৰ্দেশনা অনুসৰি 2026 চনৰ 1 জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে লৈ ভোটাৰ তালিকাৰ বিশেষ সংশোধনী কৰা হ'ব। এই অনুসৰি আজিৰে পৰা এই সম্পৰ্কীয় নথিপত্ৰ ছপা আৰু নিৰ্বাচনৰ সৈতে জড়িত বিষয়া কৰ্মচাৰী প্ৰশিক্ষণ আৰম্ভ হৈছে। 22 নৱেম্বৰৰ পৰা BLOসকলে ভোটাৰৰ ঘৰে ঘৰে গৈ নথিপত্ৰসমূহ পৰীক্ষা কৰিব। 21 ডিচেম্বৰৰ পৰা 26 ডিচেম্বৰৰ ভিতৰত সমন্বিত খচৰা ভোটাৰ তালিকা প্ৰস্তুত কৰা হ'ব। 27 ডিচেম্বৰত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব। অসমৰ চহকী ইতিহাস সমৃদ্ধ বৃন্দাবনী বস্ত্ৰ 2027 চনত অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত কালি লণ্ডনৰ সংগ্ৰহালয়ৰ কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত চুক্তি সম্পন্ন হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংগ্ৰহালয় কৰ্তৃপক্ষৰ সৈতে এই চুক্তি স্বাক্ষৰ কৰে।
I believe today's marks not just the signing of a letter of intent but the beginning of a deeper cultural partnership between Government of Assam and British Museum. The movement of such a treasure textile across continents is not merely logistical, it is symbolic. It reflects trust, friendship and a mutual respect that blinds our democracies and our peoples. I look forward to expanding this cooperation in the years to come through academic exchange, collaborative exhibitions, conservation partnership and cultural dialogue.
শ্ৰীমন্ত শংকৰদেৱ আৰু গুৰুজনাৰ সহযোগীসকলে সৃষ্টি কৰা এই আপুৰুগীয়া বস্ত্ৰখন লণ্ডনৰ সংগ্ৰহালয়ৰ পৰা অসমত ডেৰ বছৰৰ বাবে প্ৰদৰ্শন কৰিবলৈ অনা হ'ব। ইয়াৰ আগেয়ে খানাপাৰাত ইতিমধ্যে চৰকাৰে আবণ্টন দিয়া ভূমিত জে ডব্লিউ এছ ফাউণ্ডেশ্যনে এটা অত্যাধুনিক সংগ্ৰহালয় গঢ়ি তুলিব। অসমত প্ৰদৰ্শন হোৱাৰ পাছত দিল্লী মুম্বাই আদিতো বস্ত্ৰখন প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ'ব। জনতাৰ শিল্পী জুবিন গাৰ্গৰ অবৰ্তমানত আজি তেওঁৰ অগণন অনুৰাগীয়ে শিল্পীগৰাকীৰ গীত আৰু স্মৃতিক লৈ তেওঁৰ উপজা দিনটো উদযাপন কৰি তেওঁৰ অস্তিত্বক মূৰ্ত কৰি তুলিছে। কালি মাজনিশাই জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহৰ লগতে তেওঁৰ ষ্টুডিঅত অনুৰাগীসকলে জন্মদিন উদযাপন আৰম্ভ কৰে। গুৱাহাটীৰ সৰুসজাই আৰু সোণাপুৰৰ জুবিন ক্ষেত্ৰত পুৱাৰে পৰা জন্মদিন উপলক্ষে বিভিন্ন কাৰ্যসূচী লোৱা হৈছে। সোণাপুৰৰ কমাৰকুছিৰ জুবিন ক্ষেত্ৰত পুৱা ৰক্তদান শিবিৰ, নাম প্ৰসংগ, নাহৰ পুলি ৰোপণ আৰু বিয়লি 5,000 গছি বন্তি প্ৰজ্বলন কৰা হ'ব। ইয়াৰ লগতে 500 আকাশবন্তিও প্ৰজ্বলন কৰা হ'ব। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান ভাওনাকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। বিটিআৰ প্ৰশাসনে প্ৰিয় শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰিছে। এই উপলক্ষে কোকৰাঝাৰ জিলাৰ গৌৰাং নৈৰ পাৰৰ চান্দামাৰীত 30 বিঘা ভূমি সামৰি নিৰ্মাণ হ'বলগীয়া জুবিন গাৰ্গ উদ্যানৰ আধাৰশিলা আজি বিটিআৰৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে স্থাপন কৰিব। ইয়াৰ লগতে গৌৰাং নৈৰ পাৰত বিটিআৰৰ 5খন জিলাৰ প্ৰায় 25,000 শিল্পী আৰু অনুৰাগীয়ে অসমীয়া আৰু বড়ো ভাষাত মায়াবিনী গীতটি পৰিৱেশন কৰিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ অনুসৰি ৰাজ্যৰ 53টা স্থানত আজি শিল্পীগৰাকীৰ সোঁৱৰণত ৰক্তদান শিবিৰৰো আয়োজন কৰা হৈছে। সদৌ অসম ছাত্ৰ সন্থাৰ আহান মৰ্মে আজি বিভিন্ন জিলাত জুবিন গাৰ্গৰ জন্মদিন পালন কৰা হৈছে। এই উপলক্ষে শিল্পীগৰাকীৰ মৃত্যুৰ ন্যায় বিচাৰি মানৱ শৃংখল কৰা হ'ব। সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থায়ো জুবিন গাৰ্গৰ 53সংখ্যক জন্মদিন পালন কৰিছে। সদৌ অসম ছাত্ৰ সন্থাৰ আহান মৰ্মে আজি কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত শিল্পীগৰাকীৰ জন্মদিন পালন কৰা হৈছে। কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত আৰু কটন ইয়ানৰ সহযোগত কালিৰে পৰা শিল্পীগৰাকীৰ উপজা দিন জুবিন সপ্তাহ হিচাপে পালন কৰা হৈছে। নগাঁও জিলাৰ কলিয়াবৰতো প্ৰাণৰ শিল্পীগৰাকীৰ উপজা দিন উদযাপন কৰা হৈছে। বজালি জিলাৰ পাঠশালাৰ ৰায়পুৰত আজি জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে শিল্পীগৰাকীৰ স্মৃতি উদ্যানখনৰ নিৰ্মাণ কাৰ্য মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে শুভাৰম্ভ কৰে। অসম গণ পৰিষদ দলে আজি শিল্পীগৰাকীৰ জন্মদিন জাতীয় স্বাভিমান দিৱস হিচাপে পালন কৰিছে। কাৰ্বি আংলং জিলাৰ ডিফু ক্লাবত আজি শিল্পীগৰাকীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড় জিলাৰ ৰহমৰীয়া সূৰ্যোদয় যুৱ সংঘই আজি শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে মাৰাথন প্ৰতিযোগিতা অনুষ্ঠিত কৰে। নগাঁও জিলাৰ চাপানলাৰ হাতীখলী গাঁৱৰ লগতে বৃহত্তৰ অঞ্চলটোত হাতী মানুহৰ সংঘাত দূৰ কৰাৰ বাবে প্ৰকৃতিপ্ৰেমী সংগঠন হাতীবন্ধুৱে বিশেষ প্ৰচেষ্টা গ্ৰহণ কৰিছে। প্ৰকৃতিপ্ৰেমী যুৱক দুলু বৰাৰ নেতৃত্ব তথা গুৱাহাটীৰ জ্যেষ্ঠ নাগৰিক প্ৰদীপ কুমাৰ ভূঞাৰ পৃষ্ঠপোষকতাত হাতীবন্ধুৱে বিগত 8টা বছৰৰ দৰে এইবাৰ 9ম বছৰতো বনৰীয়া হাতীজাকক খাদ্য যোগান ধৰাৰ বাবে কাৰ্বি পাহাৰৰ হস্তীদণ্ডিত থকা হাতীখলী ৰংহাং গাঁৱৰ 200 বিঘা ভূমিত ধান খেতি কৰিছে। যোৱা 5টা দিনে জাকে জাকে বনৰীয়া হাতীয়ে এই ধান খোৱাৰ ফলত জনাঞ্চলত হাতীৰ উপদ্ৰৱ হ্ৰাস পাইছে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও মন কী বাত অনুষ্ঠানত হাতীবন্ধুৰ এই প্ৰচেষ্টাৰ শলাগ লৈছিল। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।